এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে আৰু মোৰ সৈতে আছে অনুজা লোপামুদ্ৰা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল অৰুণাচলৰ ছিকিম বিধানসভা নিৰ্বাচনৰ ভোটগণনা সম্পন্ন, অৰুণাচলত বিজেপি আৰু ছিকিমত ছিকিম ডেমক্ৰেটিক ফ্ৰণ্ট পুনৰবাৰ শাসনৰ বাবে সাজু, 4 জুনত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে ৰাজ্যত প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ, পুৱা 8 বজাৰ পৰা ভোটগণনা, ভোটগণনাৰ দিনটোত ভোটগণনা শেষ নোহোৱা পৰ্যন্ত সুৰা নিষিদ্ধ ঘোষণা আৰু ৰিমাণ্ডৰ প্ৰভাৱত কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিৰ লগতে নগাঁৱৰ বান পৰিস্থিতি অপৰিৱৰ্তিত। অৰুণাচল প্ৰদেশত বিধানসভা নিৰ্বাচনৰ চলি থকা ভোটগণনাৰ ফলাফল অনুসৰি বিজেপিয়ে 60টা সমষ্টিৰ 46টা সমষ্টিতে বিজয়ী হৈ একক সংখ্যাগৰিষ্ঠতাৰে পুনৰ এবাৰ শাসনভাৰ গ্ৰহণৰ বাবে সাজু হৈছে। ইফালে এন পি ই পি 5খন, এন চি পি 3খন, পি পি এ 2খন, কংগ্ৰেছে 1খন আৰু নিৰ্দলীয় 3খন আসন লাভ কৰে। ইফালে ছিকিমত ছিকিম ক্ৰান্তিকাৰী মৰ্চাই 31খন আৰু ছিকিম ডেমক্ৰেটিক ফ্ৰণ্টে 1খন আসন লাভ কৰে। ছিকিম ক্ৰান্তিকাৰী মৰ্চাই সংখ্যাগৰিষ্ঠতাৰ দ্বিতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে। পূৰ্বৰ মুখ্যমন্ত্ৰী পৱন চামলিঙে 2খন আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াই পৰাজিত হোৱাৰ বিপৰীতে মুখ্যমন্ত্ৰী তথা এছ কে এমৰ সভাপতি প্ৰেম সিং টামাঙে 2টা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াই 2টা সমষ্টিতে জয়লাভ কৰে। উল্লেখযোগ্য যে 40 বছৰ ধৰি অবিৰতভাৱে নিৰ্বাচনত জয়লাভ কৰা শ্ৰীচামলিঙে এইবাৰ প্ৰথমবাৰৰ বাবে পৰাজয়ৰ সন্মুখীন হৈছে। লোকসভা নিৰ্বাচনৰ অহা 4 জুনত হবলগীয়া ভোটগণনাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াই সেই দিনটোত ভোটগণনা শেষ নোহোৱা পৰ্যন্ত সুৰা নিষিদ্ধ ঘোষণা কৰিছে। সেই সময়ছোৱাত সকলো ধৰণৰ নিচাযুক্ত দ্ৰব্যৰ সেৱন, বিক্ৰী, মজুতকৰণ আদি ক্ষেত্ৰত ভাৰতীয় দণ্ডবিধিৰ 144ৰ অধীনত নিষেধাজ্ঞা জাৰি কৰা হৈছে। সকলো শুল্কাধীন পণ্যাগাৰ, ভাৰতত নিৰ্মিত বৈদেশিক সুৰাৰ খুচুৰা দোকান অথবা বাৰ, ক্লাব, হোটেল, দেশীয় সুৰাৰ দোকান বা অন্যান্য প্ৰতিষ্ঠানত এই সময়ছোৱাত সুৰা বিক্ৰী বা পৰিৱেশন বন্ধ থাকিব। আবকাৰী আইনৰ অধীনত অনুজ্ঞাপত্ৰবিহীনভাৱে মাদক দ্ৰব্য মজুতকৰণৰ বিৰুদ্ধে জিলাসমূহৰ আয়ুক্তৰ দ্বাৰা ব্যাপক অভিযান চলোৱাৰ লগতে আইনগত ব্যৱস্থা লোৱা হ'ব। ইফালে ভোটগণনাৰ বাবে ৰাজ্যৰ জিলা প্ৰশাসনসমূহৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। ফলাফল ঘোষণাৰ দিনটোত আইন শৃংখলা নিয়ন্ত্ৰণৰ বাবে তিনিচুকীয়া জিলা প্ৰশাসনে 144 ধাৰা জাৰি কৰিছে। জিলাখনৰ তিনিচুকীয়া, ডুমডুমা, ডিগবৈ আৰু মাকুম বিধানসভা সমষ্টিৰ ভোটগণনা সৰ্বানন্দ সিংহ ষ্টেডিয়ামত স্থাপন কৰা ষ্ট্ৰং ৰুমত অনুষ্ঠিত হ'ব। ইয়াৰে 2নং বিধানসভা সমষ্টিটো লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত হোৱাৰ বিপৰীতে আন 3টা সমষ্টি ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত। প্ৰতিটো বিধানসভা সমষ্টিৰ ভোটগণনা একে সময়তে 14খনকৈ টেবুলত অনুষ্ঠিত হ'ব। প্ৰতিখন টেবুলত 1জনকৈ কাউণ্টিং ছুপাৰভাইজাৰ, কাউণ্টিং সহকাৰী আৰু মাইক্ৰ অবজাৰভাৰ নিয়োগ কৰা হৈছে। পুৱা 8 বজাত আৰম্ভ হ'বলগীয়া গণনাৰ বাবে সকলো বিষয়া কৰ্মচাৰীক পুৱা 6 বজাত কৰ্মস্থলীত উপস্থিত হ'বলৈ কোৱা হৈছে। ইফালে জিলাখনৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ ভোটগণনা মাৰ্ঘেৰিটা মহকুমাধিপতিৰ কাৰ্যালয়ত আৰু শদিয়া বিধানসভা সমষ্টিৰ ভোটগণনা শদিয়া মহকুমাধিপতিৰ কাৰ্যালয় সভাকক্ষত অনুষ্ঠিত হ'ব। ইয়াৰ বাবে সংশ্লিষ্ট মহকুমা প্ৰশাসনসমূহে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত গোলাঘাট জিলাৰ 5টাকৈ বিধানসভা সমষ্টিতো ভোটগণনাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। গোলাঘাট, খুমটাই আৰু দেৰগাঁও বিধানসভা সমষ্টিৰ বাবে ভোটগণনা খৰকাটিং মহাবিদ্যালয়ত অনুষ্ঠিত হ'ব। আনহাতে সৰুপথাৰ সমষ্টিৰ বাবে সৰুপথাৰত আৰু বোকাখাট বিধানসভা সমষ্টিৰ ভোটগণনা বোকাখাট মহকুমাধিপতি কাৰ্যালয়ত অনুষ্ঠিত হ'ব। দেৰগাঁও সমষ্টিৰ পোষ্টেল বেলটৰ গণনাও গোলাঘাটতে হ'ব। ইফালে বোকাখাট সমষ্টিৰ পোষ্টেল বেলটৰ গণনা খৰকাটিঙত কৰা হ'ব। গোলাঘাট সমষ্টিত সৰ্বমুঠ 23টা ৰাউণ্ডত, দেৰগাঁও সমষ্টিত 20টা, খুমটাইত 19টা আৰু বোকাখাট সমষ্টিত 14টা ৰাউণ্ডত গণনা কৰা হ'ব। একেদৰে ডিফু লোকসভা সমষ্টিত ভোটগণনা প্ৰক্ৰিয়া সুকলমে সম্পন্ন কৰাৰ লক্ষ্যৰে কাৰ্বি আংলং জিলা প্ৰশাসনে ভোটগণনা কেন্দ্ৰৰ পৰা 100 মিটাৰ ক্ষেত্ৰলৈ পদপথ হিচাপে ঘোষণা কৰিছে। কামৰূপ মহানগৰ নিৰ্বাচনী জিলাৰ ভোটগণনা প্ৰক্ৰিয়াৰ বাবে নিয়োজিত বিষয়া কৰ্মচাৰীসকলৰ যাৱতীয় প্ৰশিক্ষণৰ কালি অন্ত পৰে। ৰিমাণ্ডৰ প্ৰভাৱত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বৰাক উপত্যকাৰ 3খন জিলা, কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিৰ লগতে নগাঁৱৰ কামপুৰৰ বান পৰিস্থিতি জটিল হৈ আছে। চুবুৰীয়া ৰাজ্য মেঘালয়ৰ গাৰো পাহাৰত হোৱা বৰষুণৰ ফলত নামি অহা পানীৰ ঢলে আজি মানকাছাৰৰ কালাপানীত পথ ক্ষতিগ্ৰস্ত কৰাৰ লগতে বিস্তীৰ্ণ কৃষিভূমি প্লাবিত কৰে। বানপানীত কালাপানী টোপপাৰা সংযোগী দলংখন উটি যোৱাৰ ফলত অঞ্চলটোৰ 7-8খন গাঁৱৰ যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি বৰষুণ জিলাৰ 6 লাখৰো অধিক লোক বানৰ কবলত পৰিছে। হাইলাকান্দি, হোজাই, মৰিগাঁও, কৰিমগঞ্জ, নগাঁও, কাছাৰ, ডিব্ৰুগড়, গোলাঘাট, পশ্চিম কাৰ্বি আংলং আৰু ডিমাহাচাও জিলাৰ মুঠ 25টা ৰাজহচক্ৰৰ অধীনৰ 597খন গাঁও প্লাবিত হৈছে আৰু 4,800 হেক্টৰৰো অধিক কৃষিভূমি বানৰ কবলত পৰিছে। ৰাজ্য চৰকাৰে বান ক্ষতিগ্ৰস্ত জিলাকেইখনত মুঠ 187টা সাহায্য শিবিৰ আৰু 94টা বান সাহায্য বিতৰণ কেন্দ্ৰ স্থাপন কৰিছে। কৰিমগঞ্জত বান সংক্ৰান্তীয় প্ৰয়োজনীয় তথ্য বিনিময়ৰ বাবে এটা বান কোষ আৰু নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে। জলসম্পদ বিভাগৰ উত্তৰ কৰিমগঞ্জ কাৰ্যালয়ত স্থাপন কৰা নিয়ন্ত্ৰণ কক্ষৰ টেলিফোন নম্বৰ হৈছে 9101730415। ইয়াৰ উপৰি নিয়ন্ত্ৰণ কক্ষৰ ভাৰপ্ৰাপ্ত বিষয়াক 8761955527 আৰু ভাৰপ্ৰাপ্ত সহায়কক 8721912545 04 টেলিফোন নম্বৰত যোগাযোগ কৰিব পাৰিব। ডিব্ৰুগড় জিলাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এটা দলে বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত উপস্থিত হৈ স্থানীয় ৰাইজ আৰু অংগনৱাড়ী কৰ্মীসকলৰ মাজত হেলজেন টেবলেট বিতৰণ কৰে। ইয়াৰ লগতে অনাময় আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে দলটোৱে পদক্ষেপ লৈছে। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ তৰফৰ পৰা অঞ্চলটোত 3000 হেলজেন টেবলেট আৰু সজাগতামূলক প্ৰচাৰ পত্ৰিকা বিতৰণ কৰা হৈছে। বান ক্ষতিগ্ৰস্ত ৰাইজৰ উদ্ধাৰ আৰু সাহায্য অভিযানৰ কামত ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ দলো নিয়োগ কৰা হৈছে। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ প্ৰথম বেটেলিয়নৰ এটা অতিৰিক্ত দল বিমানেৰে গুৱাহাটীৰ পৰা হাইলাকান্দি, কাছাৰ আৰু কৰিমগঞ্জ জিলালৈ প্ৰেৰণ কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি নতুন দিল্লীত অসম তথা উত্তৰ পূবৰ আন কেইবাখনো ৰাজ্যত ৰিমাল ঘূৰ্ণীবতাহৰ পৰৱৰ্তী পৰ্যায়ৰ স্থিতিৰ পৰ্যালোচনা সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত মিজোৰাম, অসম, মণিপুৰ, মেঘালয় আৰু ত্ৰিপুৰাত ৰিমাল ঘূৰ্ণীবতাহৰ প্ৰভাৱত সৃষ্টি হোৱা প্ৰাকৃতিক দুৰ্যোগৰ ফলত হোৱা জনধনৰ ক্ষয় ক্ষতি সন্দৰ্ভত সংশ্লিষ্ট কৰ্তৃপক্ষৰ প্ৰধানমন্ত্ৰীগৰাকীক অৱগত কৰে। ঘূৰ্ণীবতাহৰ দ্বাৰা ক্ষতিগ্ৰস্ত ৰাজ্যসমূহক কেন্দ্ৰীয় চৰকাৰে সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াই থাকিব বুলি প্ৰধানমন্ত্ৰীয়ে আশ্বাস দিছে। শ্ৰীমোদীয়ে গৃহ মন্ত্ৰালয়ক ৰাজ্যকেইখনৰ পৰিস্থিতিৰ ওপৰত অহৰহ চকু ৰখাৰ লগতে পুনৰ সংস্থাপনত সহায়ক হোৱাকৈ নিয়মীয়াকৈ পৰ্যালোচনা কৰি থাকিবলৈ নিৰ্দেশ দিয়ে। এই বৈঠকত প্ৰধানমন্ত্ৰীৰ মুখ্য সচিব, কেবিনেট সচিব, গৃহ সচিব, ভূবিজ্ঞান মন্ত্ৰালয়ৰ সচিবকে ধৰি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় আৰু সংশ্লিষ্ট মন্ত্ৰালয়ৰ কেইবাগৰাকী জ্যেষ্ঠ বিষয়া উপস্থিত থাকে। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ তৰফৰ পৰা অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, ত্ৰিপুৰা আৰু পশ্চিমবংগত ৰিমালৰ প্ৰভাৱত উদ্ভৱ হোৱা প্ৰাকৃতিক দুৰ্যোগত মৃত্যু হোৱা ব্যক্তিৰ নিকট আত্মীয়লৈ 2,00,000 টকাৰ এককালীন সাহায্য আৰু আহতসকললৈ 50,000 টকাৰ এককালীন সাহায্য ঘোষণা কৰা হৈছে। অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে অহা 7 জুনৰ ভিতৰত শিক্ষা সেতু এপত ছাত্ৰ ছাত্ৰীৰ পঞ্জীয়ন আৰু AI নামভৰ্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ সকলো জিলালৈ নিৰ্দেশনা জাৰি কৰিছে। বিদ্যালয় শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰে শেহতীয়াভাৱে জাৰি কৰা এই নিৰ্দেশনাত নিৰ্ধাৰিত সময়ৰ পাছত নতুন ছাত্ৰ ছাত্ৰীৰ পঞ্জীয়ন প্ৰক্ৰিয়াৰ সুবিধা বন্ধ হৈ পৰিব বুলি উল্লেখ কৰা হৈছে। উল্লেখযোগ্য যে নতুন শিক্ষাবৰ্ষৰ 2 মাহ অতিক্ৰম কৰাৰ পাছতো শিক্ষা সেতু এপত ছাত্ৰ ছাত্ৰীৰ পঞ্জীয়ন চলি থকা কিমান সংখ্যক ছাত্ৰ ছাত্ৰীক বিনামূলীয়া পাঠ্যপুথি ইত্যাদিৰ সুবিধা প্ৰদান কৰিব লাগিব সেয়া ঠিৰাং কৰাত শিক্ষা বিভাগ অসুবিধাৰ সন্মুখীন হৈছে। ইয়াৰ ফলস্বৰূপে বিদ্যালয় শিক্ষা বিভাগে ৰাজ্যৰ সকলো জিলাৰ শিক্ষা বিভাগৰ অতিৰিক্ত আয়ুক্ত, জিলা মিছন সমন্বয়ক, বিদ্যালয় পৰিদৰ্শক আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈ জাননী জাৰি কৰি 7 জুনৰ ভিতৰত শিক্ষা সেতু এপত ছাত্ৰ ছাত্ৰীৰ পঞ্জীয়ন আৰু AI নামভৰ্তি সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিছে। মৰিয়নী নাগিনীজানত আফ্ৰিকান চুৱাইন ফ্লুৰ প্ৰাদুৰ্ভাৱৰ পাছত গোলাঘাট জিলাৰ কাজিৰঙাতো পশু চিকিৎসক আৰু কৰ্মচাৰীসকল এই বিষয়ত সতৰ্ক হৈ পৰিছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ বনৰীয়া গাহৰিয়ে সঘন বিচৰণ কৰা অঞ্চলসমূহত কাষৰীয়া গাঁওসমূহত পালন কৰা খৰচীয়া গাহৰি সততে প্ৰৱেশ কৰাৰ পৰিপ্ৰেক্ষিতত বন কৰ্মচাৰী আৰু পশু চিকিৎসকে সতৰ্কতা অৱলম্বন কৰিছে। বনৰীয়া গাহৰিলৈ বেমাৰবিধৰ সংক্ৰমণ প্ৰতিহত কৰিবলৈ ৰাষ্ট্ৰীয় উদ্যানখনৰ কাষৰীয়া গাঁওসমূহৰ খৰচীয়া গাহৰিসমূহ নিধন কৰা হৈছে। ইয়াৰ লগতে পশু চিকিৎসকসকলে জিলাখনৰ গাহৰি পালকসকলক সজাগ হোৱাৰ বাবে আহান জনায়। বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত চিমলাগুৰিত আজি আৰক্ষীয়ে মাদক দ্ৰব্য বিৰোধী অভিযান চলাই ভাংসহ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। বিশেষ সূত্ৰৰ পমখেদি চিমলাগুৰি অঞ্চলত চলোৱা অভিযানত আৰক্ষীয়ে গোবিন্দপুৰ নিবাসী সৰবৰাহকাৰীজনক এখন পাণ দোকানৰ পৰা আটক কৰে। অঞ্চলটোত ভাং তথা অন্যান্য মাদক দ্ৰব্য সৰবৰাহৰ বিষয়ে তথ্য লাভৰ কাৰণে আৰক্ষীয়ে সৰবৰাহকাৰীজনক জেৰা অব্যাহত ৰাখিছে। কুসংস্কাৰ আৰু অন্ধবিশ্বাস বিৰোধী পদক্ষেপেৰে ৰাষ্ট্ৰজুৰি পৰিস্থিতি গঢ়ি তোলা বিৰুবালাৰ আভাৰ স্মৃতিত আজি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। ৰাভাহাং স্বায়ত্তশাসিত পৰিষদ, নিখিল ৰাভা ছাত্ৰ সন্থা ইত্যাদিৰ উদ্যোগত গোৱালপাৰা জিলাৰ ঠাকুৰভিলৰ ৰাজহুৱা খেলপথাৰত আয়োজিত বিস্তৃত কাৰ্যসূচী, পৰম্পৰাগত ফাৰকান্তি নৃত্য পৰিৱেশন, সৰ্বধৰ্ম প্ৰাৰ্থনা আয়োজন কৰাৰ লগতে স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়। ভাৰতীয় বক্সাৰ অমিত পাংগালে পুৰুষৰ 51 কিলোগ্ৰাম শাখাত পেৰিছ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছে। আজি বেংককত অনুষ্ঠিত বিশ্ব বক্সিং কোৱালিফায়াৰৰ কোৱাৰ্টাৰ ফাইনেলত অমিতে চীনৰ লিউ চুৱাঙক 5-0 ফলাফলত পৰাজিত কৰে। উল্লেখযোগ্য যে নিশান্ত দেৱ, নিশাত জাৰিন, প্ৰীতি পাৱাৰ আৰু লাভলীনা বৰগোহাঁইৰ পাছত পেৰিছ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা অমিত ভাৰতৰ 5ম গৰাকী বক্সাৰ। এতিয়া শুনক বিগত সপ্তাহৰ আঞ্চলিক বাতৰিত স্থান লাভ কৰা গুৰুত্বপূৰ্ণ বাতৰিসমূহত আলোকপাত অনুজালোপামুদ্ৰাৰ পৰা।
বংগোপসাগৰৰ উত্তৰ দিশৰ পৰা অসম তথা উত্তৰ পূৰ্বাঞ্চলত প্ৰৱেশ কৰা ৰিমাল ঘূৰ্ণীবতাহৰ প্ৰভাৱত যোৱা 27 মেৰ পৰা ৰাজ্যখনৰ ঠায়ে ঠায়ে প্ৰচণ্ড ধুমুহা আৰু বৰষুণৰ ফলত বিস্তৰ ক্ষয়ক্ষতি। মিজোৰামত ভূমিস্খলনত 28 জন নিহত। লোকসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন। 4 জুনত ভোটগণনাৰ প্ৰস্তুতিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিয়ে বিগত সপ্তাহৰ আঞ্চলিক বাতৰিত স্থান লাভ কৰে। ৰিমালৰ প্ৰভাৱত সৃষ্টি হোৱা ধাৰাষাৰ বৰষুণ আৰু ধুমুহাৰ লগতে ভূমিস্খলনৰ ফলত ৰাজ্যত কেইবাজনো লোকৰ মৃত্যু হোৱাৰ উপৰি ভালেমান অঞ্চলত ক্ষতি হৈছে। আনহাতে নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ 10খন জিলা বানৰ কবলত পৰিছে। বৰাক, কপিলি, কুচিয়াৰা আৰু কাটাখালকে ধৰি কেইবাখনো নৈৰ জলস্তৰ বিপদসীমাৰ ওপৰেৰে বৈ আছে। এই বানত কমেও 3,00,000 লোক ক্ষতিগ্ৰস্ত হোৱাৰ উপৰি ৰাজ্যখনত 11জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। বৰাক উপত্যকাৰ বান ক্ষতিগ্ৰস্ত অঞ্চলত সাহায্য আৰু উদ্ধাৰ অভিযানৰ বাবে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী চমুকৈ NDRFৰ এটা অতিৰিক্ত দল প্ৰেৰণ কৰা হৈছে। উপত্যকাটোত আকস্মিক বানৰ ফলত হোৱা ক্ষয় ক্ষতি ৰোধ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। মিজোৰামত ধাৰাষাৰ বৰষুণৰ ফলত মঙলবাৰে হোৱা ভূমিস্খলনত কমেও দুটি শিশুসহ 28গৰাকী লোকৰ মৃত্যু হয়। আইজলৰ দক্ষিণ দিশৰ সীমামূৰীয়া মেলথুম অঞ্চলৰ এটা শিলৰ কুৱেৰীৰ বাহিৰত হোৱা এই ভূমিস্খলনৰ ফলত 13জন লোকৰ মৃত্যু হয়। ইপিনে আইজলৰ ছালেমহেঙত ভূমিস্খলনৰ ফলত এটা ভৱন ভাগি পৰাত এগৰাকী সন্তান সম্ভৱা মহিলাকে ধৰি 3জন লোকৰ মৃত্যু হয়। আন এটা ঘটনাত মেলথুমৰ সমীপত ভূমিস্খলনত কেইবাটাও বাসগৃহ খহি যোৱাত 4জন লোকে প্ৰাণ হেৰুৱায়। একেদৰে ৰাজ্যখনৰ আন কেইবাটাও অঞ্চলত ভূমিস্খলনৰ ফলত ভালেসংখ্যক বাসগৃহৰ ক্ষতি হোৱাৰ লগতে মুঠ 28জন লোকৰ মৃত্যু হৈছে। বানত আবদ্ধ হৈ পৰা চাইৰাং গাঁৱৰ প্ৰায় 50টা পৰিয়ালক নিৰাপদ স্থানলৈ লৈ যোৱা হৈছে। মুখ্যমন্ত্ৰী লালদহোমাই ভূমিস্খলনত নিহত লোককেইজনৰ পৰিয়াললৈ 4,00,000 টকাকৈ এককালীন সাহায্য ঘোষণা কৰে। ইপিনে ৰাজ্যখনৰ গৃহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী তথা মুখ্য সচিবৰ সৈতে হোৱা বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনত দুৰ্যোগৰ মোকাবিলা কৰাৰ বাবে 15 কোটি টকা ধাৰ্য কৰা হৈছে বুলি ঘোষণা কৰে। ৰাজ্যখনৰ শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ আছে আৰু কেৱল অত্যাৱশ্যকীয় সামগ্ৰী সংগ্ৰহৰ বাবেহে জনসাধাৰণক বাহিৰলৈ ওলাবলৈ অনুমতি দিয়া হৈছে। আনহাতে হোমথাৰ এলেকাৰ 6নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত হোৱা ভূমিস্খলনৰ ফলত আইজলৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰে। লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ত কালি 62.36% ভোটদাতাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে। এই পৰ্যায়ত দেশৰ 7খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ 57টা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হয়। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি সপ্তম পৰ্যায়ত বিহাৰত 51.92, চণ্ডীগড়ত 67.90, হিমাচল প্ৰদেশত 70.05, ঝাৰখণ্ডত 70.66, ওড়িশাত 70.67, পঞ্জাৱত 61.32, উত্তৰ প্ৰদেশত 55.59 আৰু পশ্চিমবংগত 73.79% ভোটদান সম্পন্ন হৈছে। সপ্তম তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন হোৱাৰ লগে লগে 19 এপ্ৰিলত আৰম্ভ হোৱা বিশ্বৰ সৰ্ববৃহৎ নিৰ্বাচনী প্ৰক্ৰিয়াৰো কালি সামৰণি পৰে। নিৰ্বাচন আয়োগে এটা বিবৃতিযোগে কৈছে যে লোকসভা নিৰ্বাচনৰ 7টা পৰ্যায়ৰ ভোটগ্ৰহণ সুচাৰুৰূপে আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন হৈছে। ইফালে দেশৰ অন্যান্য ৰাজ্যৰ লগতে অসমৰ 14টা সমষ্টিত পৰিৱৰ্তিত হ'বলগীয়া ভোটগণনাৰ বাবে নিৰ্বাচন আয়োগৰ নিৰ্দেশমৰ্মে জিলা প্ৰশাসনসমূহে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। পৰহিলৈ লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ পূৰ্বে কেইবাটাও ব্যক্তিগত টিভি চেনেল আৰু অন্য সংস্থাই নিৰ্বাচনোত্তৰ সমীক্ষাৰ তথ্য প্ৰকাশ কৰিছে। বেছিভাগ নিৰ্বাচনোত্তৰ সমীক্ষাত বিজেপি নেতৃত্বাধীন NDA মিত্ৰজোঁট লোকসভা নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা লাভ কৰি পুনৰ ক্ষমতালৈ আহিব বুলি কোৱা হৈছে। সমীক্ষাৰ তথ্য অনুসৰি NDAয়ে 543জনীয় লোকসভা 2/3 সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ সম্ভাৱনা আছে। লোকসভাত সাধাৰণ সংখ্যাগৰিষ্ঠতাৰ বাবে 272খন আসনৰ প্ৰয়োজন। নিৰ্বাচনী বিশেষজ্ঞসকলে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন NDA চৰকাৰে 350খনৰো অধিক আসন লাভ কৰি পুনৰ ক্ষমতালৈ আহিব বুলি পূৰ্বানুমান প্ৰকাশ কৰিছে। বিৰোধী INDI মিত্ৰজোঁটে লোকসভা নিৰ্বাচনৰ 125ৰ পৰা 150খন আসন লাভ কৰিব পাৰে। এইবাৰৰ লোকসভা নিৰ্বাচনত বিজেপি আৰু কংগ্ৰেছৰ মাজত পোনপটীয়া প্ৰতিদ্বন্দ্বিতা পৰিলক্ষিত হৈছে। মানস ৰাষ্ট্ৰীয় উদ্যানত চলিত পৰ্যটন বৰ্ষৰ বাবে জীপ ছাফাৰীৰ সময়সীমা 20 জুনলৈ বৃদ্ধি কৰা হৈছে। উদ্যানখনৰ বাঁহবাৰী বন সংমণ্ডল বিষয়াই প্ৰকাশ কৰা মতে এই সন্দৰ্ভত কালি জাননী জাৰি কৰা হয়। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে পৰ্যটকৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰৱেশ দ্বাৰ 5 জুনত বন্ধ কৰা হ'ব বুলি জাননী দিয়া হৈছিল। বাৰিষাৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত লোৱা হৈছিল যদিও পৰ্যটকৰ আগমন অব্যাহত থকাৰ লগতে বাট পথ সুচল হৈ থকালৈ লক্ষ্য ৰাখি জীপ ছাফাৰীৰ সুবিধা 20 জুনলৈ বৃদ্ধি কৰা হয়। অৱশ্যে বাঁহবাৰী ৰেঞ্জৰ প্ৰৱেশদ্বাৰৰ পৰা মথনগুৰিলৈ মূল পথটোতহে জীপ ছাফাৰীৰ ব্যৱস্থা থাকিব। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অহা 16 জুনৰ পৰা হ'বলগীয়া ক্ৰিকেট শৃংখলাৰ বাবে ঘোষণা কৰা ভাৰতৰ ছিনিয়ৰ মহিলা দলত অসমৰ উমা ছেত্ৰীয়ে স্থান লাভ কৰিছে। উল্লেখযোগ্য যে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ক্ৰিকেট শৃংখলাত ভাৰতৰ মহিলা দলটোৱে 3খন এদিনীয়া 1খন টেষ্ট আৰু 3খন T20 খেল খেলিব। এয়াই আছিল বিগত সপ্তাহত আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰিত স্থান লাভ কৰা বাতৰিসমূহত চমু অৱলোকন।
ধন্যবাদ অনুজা। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। অৰুণাচল প্ৰদেশ আৰু ছিক্কিম বিধানসভা নিৰ্বাচনৰ ভোটগণনা সম্পন্ন। অৰুণাচলত বিজেপি আৰু ছিক্কিমত ছিক্কিম ক্ৰান্তিকাৰী মৰ্চা পুনৰ শাসনৰ বাবে সাজু। 4 জুনত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে ৰাজ্যত প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ। পুৱা 8 বজাৰ পৰা ভোটগণনা। ভোটগণনাৰ দিনটোত গণনা শেষ নোহোৱা পৰ্যন্ত সুৰা নিষিদ্ধ ঘোষণা। অসম তথা উত্তৰ পূৰ্বাঞ্চলত ত্ৰিমাল ঘূৰ্ণীবতাহৰ পৰৱৰ্তী পৰ্যায়ৰ পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত বৈঠক সম্পন্ন। আৰু ৰিমালৰ প্ৰভাৱত কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিৰ লগতে নগাঁৱৰ বান পৰিস্থিতি অপৰিৱৰ্তিত। এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল।